এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গুৰিনগৰৰ পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনত অংশ লোৱাৰ আপাহতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যৱসায়িক গোটৰ প্ৰতিনিধিৰ সৈতে বৈঠক, ৰাজ্য চৰকাৰৰ তিনিখন জিলাত তিনিটা নতুন জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় স্থাপনত অনুমোদন আৰু শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ গোৱালপাৰা জিলাত তিনিখন শিক্ষানুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ। কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে। জিলাখনত যোৱা 24 ঘণ্টাত নতুনকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি অহা নাই। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।
ভুল বুজাবুজিৰ কাৰণে এই দুটা দিন পৰহি আৰু যোৱাকালি কিছু নঘটিবলগীয়া ঘটনা এই অঞ্চলত সংঘটিত হৈছিলে, যিটো আমি সকলোৱে অত্যন্ত দুঃখিত হৈছো। এই BTC অঞ্চলৰ এতিয়া বিকাশ আৰু উন্নয়নৰ সময়, এই সময়ত এনেকুৱা ঘটনাবিলাকে আমাক সকলোকে মনত দুখ দিয়ে আৰু এই ঘটনা সংঘটিত হোৱাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদভাৱে সকলো খবৰ লৈ থকাৰ উপৰিও তেখেতে যোৱাকালিয়ে আৰক্ষী সঞ্চালক প্ৰধানক ইয়ালৈ পঠাইছিল। আৰক্ষী সঞ্চালক প্ৰধানে গোটেই ব্যৱস্থাটো তদাৰক কৰি আছিল আৰু আজি আমি দুগৰাকীকৈ মন্ত্ৰী, মই আৰু আমাৰ সতীৰ্থমন্ত্ৰী চৰণ বৰু ডাঙৰীয়া ইয়ালৈ আহিলো। ইয়াত আহি আমি এই অঞ্চলৰ যিসমূহ সংগঠন আছে, বিভিন্ন জনগোষ্ঠীয় সংগঠন বা সামাজিক সংগঠন, সকলোৰে লগত বহি আলোচনা কৰিলো। এটা স্বাভাৱিক পৰিৱেশ, এটা অভয়ৰ পৰিৱেশ যাতে সদায় কোকৰাঝাৰ বা BTC অঞ্চলত থাকে তাৰ কাৰণে সকলোৱে সচেতনতাৰে কাম কৰিবৰ কাৰণে আহ্বান জনালো, সকলোৰে লগত বহি আলোচনা কৰিলো।
BTC মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক ভুৱা তথ্য আৰু উৰা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক প্ৰশাসন আৰু সুৰক্ষা বাহিনীক পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈও আহ্বান জনাইছে। আস্থা গঢ়াৰ আৰু সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে আজি পুৱাৰ ভাগত কাৰিগাঁও আৰক্ষী চকীৰ অধীনৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ স্পৰ্শকাতৰ এলেকাসমূহত সেনা, দ্ৰুত কাৰ্যবাহিনী, CRPF, অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে যৌথভাৱে ফ্লেগ মাৰ্চ কৰে। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে জিলাখনত সৃষ্টি হোৱা শেহতীয়া অশান্ত পৰিস্থিতিৰ বলি হোৱা লোকসকলৰ বাবে জিলাখনত স্থাপন কৰা দুটা সাহায্য শিবিৰত 1,000+ অধিক লোকে আশ্ৰয় লৈ আছে। জিলা আয়ুক্তগৰাকীয়ে লগতে অঞ্চলটোত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে আজি বিয়লি 3 বজাত বিভিন্ন সংগঠনৰ নেতা, ভিন ভিন সম্প্ৰদায়ৰ নেতৃস্থানীয় লোক আৰু সংশ্লিষ্ট পক্ষসমূহৰ এখন বৈঠকৰ আহ্বান কৰা হয় বুলি উল্লেখ কৰে। কৰ্তৃপক্ষ সকলোকে ধৈৰ্য ধৰি থাকিবলৈ, প্ৰশাসনৰ সৈতে সহযোগিতা কৰিবলৈ আৰু উৰা বাতৰি বিয়পোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। BTAD আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিঙেও জনসাধাৰণক উৰা বাতৰিত পতিয়ন নাযাবলৈ আহ্বান জনাইছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে কয় যে অঞ্চলটোত অলপতে সংঘটিত হিংসাত্মক সংঘৰ্ষ সন্দৰ্ভত বৰ্তমানলৈ 19 লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক আজি ন্যায়ালয়ত হাজিৰ কৰোৱা হ'ব। তেওঁ লগতে কালিৰ ঘটনা সন্দৰ্ভত 3 লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে। জিলাখনৰ স্পৰ্শকাতৰ এলেকাসমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু প্ৰশাসনে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনত দেশৰ অন্যতম প্ৰতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাহ গোটৰ মুখ্য পৰিচালন বিষয়া ইকাৰাছ জানজেনৰ সৈতে বিশেষ বৈঠকত মিলিত হয়। বৈঠকত কাৰ্বন ডাই অক্সাইড নিষ্কাশনৰ সৈতে কাম কৰি থকা সংস্থাটোৰ বিশেষ পদ্ধতি অসমৰ কৃষক সমাজক উপকৃত কৰিব পৰাকৈ প্ৰয়োগ কৰাৰ বিষয় লৈ আলোচনা কৰা হয়। গোটটোৱে বায়োচাৰ, পুনৰ উৎপাদনশীল কৃষি আৰু বনানীকৰণৰ জৰিয়তে 100 কোটি টন কাৰ্বন ডাই অক্সাইড নিষ্কাশনৰ লক্ষ্যৰে কাম কৰি আছে। ৰাজ্য চৰকাৰে গোটটোক অসমত অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ কথা চিন্তা চৰ্চা কৰি থকা বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰিছে। অসম চৰকাৰে ৰাজ্যখনৰ 3খন জিলাত নতুন 3টা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় মুকলিত অনুমোদন জনাইছে। ৰাজ্যপালে জাৰি কৰা এখন বিজ্ঞপ্তি অনুসৰি তামোলপুৰ, বজালী আৰু পশ্চিম কাৰ্বি আংলং জিলাত এই নতুন পৰিবহণ বিষয়াৰ কাৰ্যালয়কেইটাৰ কাম কাজ আৰম্ভ হ'ব। এই অনুসৰি তামোলপুৰ জিলাত পঞ্জীয়ন হ'বলগীয়া যান বাহনৰ বাবে AS-35, বজালী জিলাত পঞ্জীয়ন হ'বলগীয়া যান বাহনসমূহৰ বাবে AS-36 আৰু পশ্চিম কাৰ্বি আংলং জিলাত পঞ্জীয়ন হ'বলগীয়া যান বাহনৰ বাবে AS-37 শৃংখলা আবণ্টন দিয়া হৈছে। ইয়াকে ধৰি ৰাজ্যখনত মুঠ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সংখ্যা 35লৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ যান বাহনসমূহক AS-20 আৰু অসম আৰক্ষীৰ যান বাহনসমূহক AS-30 শৃংখলাত পঞ্জীয়ন কৰা হয়। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি গোৱালপাৰা জিলাত 3খন শিক্ষানুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ আমজোঙাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া জনজাতি ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছতে নতুনকৈ স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা দুধনৈ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি মহাবিদ্যালয়খনতো এটা জনজাতি ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে। ডাঃ পেগুৱে 1925 চনতে স্থাপিত জিলাখনৰ নিচানগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত অংশ লয়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
বৰ অসমখনত চৰকাৰী মহাবিদ্যালয়ৰ সংখ্যা নিচেই তাকৰ আছে। আমাৰ কোকৰাঝাৰ ডিপুত কটন মহাবিদ্যালয় এটা সময়ত চৰকাৰী মহাবিদ্যালয় আছে, কিন্তু ইয়াৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চৰকাৰীভাৱে মহাবিদ্যালয় নিৰ্মাণ এটা প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সেইবিলাককে আমি পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় বুলি জানো। আৰু গোৱালপাৰা জিলাৰ দুধনৈ সমীপৰ আমজঙাত এখন আদৰ্শ মহাবিদ্যালয় প্ৰথম বিজ্ঞান শাখাৰে আৰম্ভ কৰা হৈছে, পিছত ইয়াত কলা শাখাও সংযোজিত কৰা হয় আৰু ভৱিষ্যতে আমাৰ মানে বাণিজ্য শাখাও ইয়াত সংযোজিত আমি কৰিম। ইয়াত ছাত্ৰাবাস ছাত্ৰী নিবাসৰ অভাৱ আছে, দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে। গতিকে আজি জনজাতি কল্যাণ বিভাগৰ পৰা আমি এটা 1 কোটি টকা ব্যয় সাপেক্ষে এটা ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰিছোঁ, কিন্তু এইটো 1 কোটিতে সীমাবদ্ধ নাথাকে। এই ছাত্ৰাবাসটো আৰু ডাঙৰ কৰা হ'ব আৰু তাৰ কাৰণেও আজি মই মাটিটুকুৰা চাই গ'লো। গতিকে আমজঙা মহাবিদ্যালয় পৰিয়াললৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ৰাজ্যৰ গৱেষক শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্য ৰাখি অহা 11 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ্থীসকলে গৱেষণা সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ একো একোজন অগ্ৰণী সেনানী হোৱাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। এই আঁচনিৰ অধীনত গৱেষক শিক্ষাৰ্থীসকললৈ 25,000 টকাকৈ আৰু দিব্যাংগ গৱেষক ছাত্ৰ ছাত্ৰীসকলক 40,000 টকাকৈ প্ৰদান কৰা হ'ব। জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা 24 জানুৱাৰীলৈ 3-দিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গুহা দেউৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। কাইলৈ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। কাইলৈ পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। পৰহিলৈ কাহিলি পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22 গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। অসমত আনুমানিক 4,86,698 কোটি টকা বিনিয়োগেৰে 111টা আন্তঃগাঁথনিমূলক প্ৰকল্প ৰূপায়ণ হৈ আছে। সক্ৰিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণ অৰ্থাৎ প্ৰগতি শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচীৰ অধীনৰ PMG পৰ্টেলত এই তথ্য প্ৰকাশ কৰা হৈছে। ৰেলৱে, পথ আৰু ঘাইপথ, শক্তি উৎপাদন আৰু বিতৰণ, তেল আৰু গেছ, স্বাস্থ্যসেৱা, আৱৰ্জনা আৰু জল ব্যৱস্থাপনাকে ধৰি বিভিন্ন খণ্ডত এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে। এই প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সক্ৰিয় ভূমিকা লৈছে বুলি পৰ্টেলটোত উল্লেখ কৰা হৈছে। 111টা প্ৰকল্পৰ ভিতৰত 81,871 কোটি টকা ব্যয় সাপেক্ষে 44টা প্ৰকল্প ইতিমধ্যে ৰূপায়ণ কৰা হৈছে আৰু 65টা প্ৰকল্প ৰূপায়ণৰ কাম চলি আছে। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ আজিৰে পৰা অসমত অনুষ্ঠিত হৈছে। অসম প্ৰথমখন খেলত তামিলনাডুৰ হাতত 1-0 গলত পৰাজিত হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত দেশৰ 12টা দলে অংশগ্ৰহণ কৰিছে। 6টা 6টাকৈ 2টা গোটত ভাগ কৰা পশ্চিমবংগ, অসম, নাগালেণ্ড, ৰাজস্থান, উত্তৰাখণ্ড আৰু তামিলনাডুক গ্ৰুপ এত আৰু ৰেলৱে ছাৰ্ভিচেছ, কেৰালা, পঞ্জাব, মেঘালয় আৰু ওড়িশাক গ্ৰুপ বিত ৰখা হৈছে। ফিফা প্লাছ মঞ্চৰ জৰিয়তে প্ৰতিযোগিতাৰ সকলো খেল পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। নকআউট পৰ্যায়ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা শীৰ্ষ 4টা দল অহা 2 আৰু 3 ফেব্ৰুৱাৰীত পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 5 ফেব্ৰুৱাৰীত ছেমি ফাইনেল খেল দুখন আৰু 8 ফেব্ৰুৱাৰীত ফাইনেল খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণত। বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনত অংশ লোৱাৰ আপাহতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যৱসায়িক গোটৰ প্ৰতিনিধিৰ সৈতে বৈঠক। ৰাজ্য চৰকাৰৰ 3খন জিলাত 3টা নতুন জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় স্থাপনত অনুমোদন আৰু শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু গোৱালপাৰা জিলাৰ 3খন শিক্ষানুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।